এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত ৰেচন কাৰ্ডক আয়ৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অসম মেঘালয়ৰ বিবদমান ভূমি সমস্যা নিষ্পত্তিৰ বাবে 2 জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি বৈঠক ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীসকলৰ পৰা আবেদন আহ্বান আৰু পঞ্জাব কিংছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আই পি এলৰ ফাইনেলত প্ৰৱেশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ মূল্যায়ন আৰু দুৰ্বল শ্ৰেণীৰ সহায়ৰ লক্ষ্যৰে গ্ৰহণ কৰিবলগীয়া নতুন উদ্যমৰ পৰিকল্পনা চূড়ান্ত কৰাৰ উদ্দেশ্যে কালি এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে হোৱা বৈঠকত ডঃ শৰ্মাই অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিকে ধৰি বিভিন্ন দিশৰ পৰ্যালোচনা চলায় সেই অনুসৰি ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে আৰু আঁচনিখনত 37 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অৰুণোদয় আঁচনিখনক সৰ্ববৃহৎ নগদ ধন হস্তান্তৰ আঁচনি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দেশৰ অন্য ৰাজ্যসমূহেও এই ক্ষেত্ৰত অসমক অনুসৰণ কৰিবলৈ লৈছে তেওঁ কয় যে কোনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা বাদ পৰি নাযায় তাৰ বাবে সত্যাসত্য নিৰূপণৰ প্ৰক্ৰিয়া চলি আছে চৰকাৰ সমাজৰ সকলো শ্ৰেণীৰ সমকল্যাণৰ প্ৰতি দায়বদ্ধ বুলি তেওঁ মন্তব্য কৰে বৈঠকত অসমৰ চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটি কলি দুটিপাত নামৰ এখন নতুন আঁচনি ৰূপায়ণ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে বিশদভাৱে আলোচনা কৰে এই আঁচনিৰ অধীনত অসমৰ চাহ বাগিচাৰ স্থায়ী অস্থায়ী শ্ৰমিক আৰু বাগিচাসমূহত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকললৈ 5,000 টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ইয়াৰ লগতে অভিভাৱক মন্ত্ৰীসকলৰ সৈতে আলোচনা মৰ্মে জিলা পৰ্যায়ৰ ৰূপায়ণ কমিটি গঠন কৰিবলৈ আৰু 10 আগষ্টৰ ভিতৰত প্ৰপত্ৰ পূৰণকে ধৰি আঁচনিখনৰ সমস্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক তেওঁ নিৰ্দেশ দিয়ে গুৱাহাটীৰ যানজট হ্ৰাস কৰি সংযোগ আৰু বাণিজ্য বৃদ্ধিৰ বাবে ৰূপায়িত ৰিং ৰোড প্ৰকল্পই কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰ লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী বিষয়াসকলক প্ৰকল্পৰ সময়সীমা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়ে তেওঁ কয় যে চৰকাৰে ৰাজসাহায্যযুক্ত ৰন্ধন গেছ আঁচনিৰ প্ৰৱৰ্তনত যো জা কৰিছে আৰু এই কাৰ্যসূচীৰ নীতি নিৰ্দেশনাৰ মূল্যায়ন কৰি থকা হৈছে ডঃ শৰ্মাই কালি শিক্ষামন্ত্ৰী ডাঃ ৰাণোজ বিগুৰ লোকসেৱা ভৱনৰ পৰা ভিডিঅ' কনফাৰেন্সিংযোগে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ সৈতেও বৈঠকত মিলিত হয় বৈঠকত 2025-26 শিক্ষাবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া নামভৰ্তি আঁচনি মুখ্যমন্ত্ৰীৰ নিযুতপইনা আঁচনিৰ লগতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰা হয় নামভৰ্তিৰ ক্ষেত্ৰত সকলো মহাবিদ্যালয়কে ৰেচন কাৰ্ডক আয়ৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ আৰু কোনো অতিৰিক্ত নথিপত্ৰৰ বাবে জোৰ নিদিবলৈ তথা শিক্ষাৰ্থীৰ পৰা কোনো মাচুল আদায় নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ শেহতীয়াকৈ স্নাতক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰিবলগীয়া জীৱন প্ৰেৰণা নামৰ নতুন কাৰ্যসূচীৰো প্ৰস্তুতিৰ বুজ লয় এই কাৰ্যসূচীত আবেদনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা আৰু বহুল প্ৰসাৰৰ বাবে এটা সুকীয়া অনলাইন পৰ্টেল বিকশাই তোলাৰ কাম চলি আছে বুলি তেওঁ উল্লেখ কৰে অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলৰ ভূমি বিবাদ নিষ্পত্তিৰ বাবে অহা 2 জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব মেঘালয়ৰ মুখ্য সচিব ডনাল্ড ফিলিপছ ৱাহ লাঙে কালি কয় যে বৈঠকত দুয়োখন ৰাজ্যৰ বিবদমান সীমান্তৱৰ্তী অঞ্চলৰ 6টা এলেকা সন্দৰ্ভত এতিয়ালৈ সমাধান নোহোৱা বিষয়বোৰ বুজাবুজিৰ মাজেৰে নিষ্পত্তিৰ চেষ্টা কৰা হ'ব ৰাজ্যত পৰহিৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু ছিকিমত বৰষুণৰ সম্ভাৱনালৈ চাই আজি আৰু কাইলৈৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে লগতে পৰৱৰ্তী 2-3 দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে বিভাগটোৰ বতৰা অনুসৰি ওড়িশাৰ উপকূলভাগৰ সমীপৰ উত্তৰ পশ্চিম বংগোপসাগৰত নিম্নচাপৰ সৃষ্টি হৈছে পৰৱৰ্তী 24 ঘণ্টাত এই নিম্নচাপ গভীৰ নিম্নচাপলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ প্ৰভাৱত কাছাৰ হাইলাকান্দি শ্ৰীভূমি ধুবুৰী দক্ষিণ শালমাৰামানকাছৰ গোৱালপাৰা বৰপেটা বঙাইগাঁও পশ্চিম কার্বি আংলং, কোকরাঝাড়, চিরাং, বজালী, বাক্সা, কামরূপ মহানগর, দরং, ওদালগুড়ি, মরিগাঁও, নগাঁও, হোজাই, শোণিতপুর, ডিমা হাসাও, তামুলপুর আর নলবারীত বিজুলী ঠেরেকনীরে ধারাষার বরষুণ হওয়ার সম্ভাবনা আছে বলে বতর বিজ্ঞান বিভাগে সকিয়াই দিছে। বর্ধার আঞ্চলিক বতর বিজ্ঞান কেন্দ্রে রাজ্যত কেবাখনো জেলাত রেড এলার্ট জারি করেছে। গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত সবিশেষ তথ্যৰ সৈতে এয়া আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা।
যোৱা কেইবাদিনো ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বেলতলা, হাতীগাঁও, ৰুকমিনীগাঁও, চানমাৰী, পাঞ্জাবাৰী, যোৰাবাদ আদিকে ধৰি বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। কৃত্ৰিম বানৰ ফলত জনসাধাৰণে যাতায়াতকে ধৰি বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ ৰুকমিনীগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে SDFএ নাৱৰ ব্যৱস্থা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। কৃত্ৰিম বানৰ ফলত আজি পুৱাৰ ভাগত বিভিন্ন চৰকাৰী কাৰ্যালয়লৈ যাব লগা হোৱা লোকসকলৰ লগতে শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলো অসুবিধাৰ সন্মুখীন হৈছে।
ছিকিমৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ভাৰ্চুৱেলী অংশ লৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত এটা উজ্জ্বল অধ্যায় বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিকিমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ কথা দোহাৰে। এই ক্ষেত্ৰত নিৰ্মীয়মান ছেৱেক ৰংপো ৰেলপথে ছিকিমক দেশৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে যোৱা দহ বছৰত ছিকিমত প্ৰায় 400 কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু 100 কিলোমিটাৰৰ অধিক গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰা হৈছে। অটল সেতুৱে ছিকিম আৰু দাৰ্জিলিঙৰ মাজৰ যোগাযোগ বহু পৰিমাণে উন্নত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে খ্যাত ছিকিমৰ স্থানীয় বহুলোকক লাভান্বিত কৰিব পৰাকৈ শেহতীয়াকৈ জৈৱিক প্ৰক্ৰিয়াৰে মীন পালনত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে। শ্ৰীমোদীয়ে ভৱিষ্যতে ছিকিমক বিশ্ব দৰবাৰত সেউজ ৰাজ্যৰ আদৰ্শ হিচাপে তুলি ধৰিব পৰা যাব বুলি আশা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়াক্ষেত্ৰত থকা প্ৰতিভাৰ কথা উল্লেখ কৰি অঞ্চলটোৰ যুৱ প্ৰজন্মই এই ক্ষেত্ৰত বিকশিত ভাৰত গঢ়াত নেতৃত্ব বহন কৰিব বুলি মন্তব্য কৰে। কংগ্ৰেছৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পন্নীৰ পাকিস্তানৰ সৈতে যোগাযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাক কালি দীৰ্ঘ সময় ধৰি সোধা পোছা কৰে। শ্ৰীবৰাই আৰক্ষীক সহযোগ কৰে আৰু পৰৱৰ্তী সময়ত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তেওঁক সোধা পোছা কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত শ্ৰীবৰাই সাংবাদিকৰ আগত এইদৰে কয়।
SITয়ে আৰু SITৰ এটা টীমে আণ্ডাৰ দি SP ডক্টৰ ৰজী কলিতা তেখেতসকলে প্ৰায় মোৰ দেন 4 আৱাৰ্চ মোক উৎপোষ্ট কৰিলে, ইণ্টাৰগেট কৰিলে। ভিতৰত কি সুধিছে সেইটো কথা মই নকওঁ, তদন্তৰ খাতিৰত মই সেইখিনি কথা নকওঁ। মোক যিখিনি সোধপোচ কৰিছে দীঘলীয়া সময় মই গোটেইবিলাকৰ উত্তৰ দিছো।
উল্লেখযোগ্য যে শ্ৰী গগৈয়ে কালি এখন সংবাদমেলত প্ৰায় 14 বছৰ পূৰ্বে পাকিস্তান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিছিল। অৱশ্যে ভ্ৰমণ সম্পূৰ্ণ বৈধ আছিল বুলি তেওঁ প্ৰকাশ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰী গগৈয়ে 100% সঁচা কথা কোৱা নাই বুলি উল্লেখ কৰিছিল। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ অসমে মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে। এই আঁচনিৰ অধীনত 2025 বৰ্ষত দশম শ্ৰেণীত উত্তীৰ্ণ সৰ্বাধিক 40 গৰাকী শিক্ষাৰ্থীক নিৰ্বাচন কৰি তেওঁলোকৰ আগ্ৰহৰ ক্ষেত্ৰ অনুসৰি সৰু সৰু গোটত ভাগ কৰি দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানলৈ এসপ্তাহৰ ফেলোশ্বিপ কেম্পলৈ প্ৰেৰণ কৰা হ'ব। লগতে প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শদাতাসকলৰ দ্বাৰা শিক্ষাৰ্থীসকলক প্ৰয়োজন অনুসৰি অনলাইন পৰামৰ্শ প্ৰদান কৰাৰ উপৰি 3 গৰাকী শ্ৰেষ্ঠ শিক্ষাৰ্থীক বিদেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান ভ্ৰমণৰ বাবে প্ৰেৰণ কৰা হ'ব। এই আঁচনিৰ বাবে আবেদন কৰিবলৈ শিক্ষাৰ্থীসকল অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত কোনো পৰিষদৰ পৰা ন্যূনতম 75% নম্বৰ লাভ কৰি দশম শ্ৰেণীত উত্তীৰ্ণ হোৱা আৰু গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান বা কম্পিউটাৰ বিজ্ঞানৰ অন্তত 3টা বিষয় লৈ ৰাজ্যৰ কোনো শিক্ষানুষ্ঠানত 1ম শ্ৰেণীত নামভৰ্তি কৰা হ'ব লাগিব। শিক্ষাৰ্থীসকলে 20 জুনৰ ভিতৰত www.astec.assam.gov.in ৱেবছাইটযোগে আবেদন কৰিব পাৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল এতিয়াও আছে।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি।
অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আৱেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিৰপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাকে ধৰি বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত কালি এখন বৈঠকত মিলিত হয়। নলবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা সুনিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। বৈঠকত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে। অসমৰ লগতে সমগ্ৰ দেশতে অহা 7 জুনত ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ ঈদ উল আজহা পালন কৰা হ'ব। কেন্দ্ৰীয় হিলাল কমিটিৰ অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাছ ইমদাদ হুছেইনে কালি এটা বিবৃতিত এই কথা প্ৰকাশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত পাঞ্জাব কিংছক 8 উইকেটত পৰাস্ত কৰি IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে 102 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ 10 অভাৰত 2টা উইকেট হেৰুৱাই 106 ৰাণ সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 14 অভাৰৰ 1টা বলত 8টা উইকেট হেৰুৱাই 101 ৰাণ সংগ্ৰহ কৰে। সুয়েশ শৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি সন্ধিয়া চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলত গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি, প্ৰধানমন্ত্ৰীৰ পশ্চিমবংগ ভ্ৰমণ, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় সম্পৰ্কে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা আৰু ৰিপুণ বৰাক SIT 4 ঘণ্টা জেৰাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ আলিপুৰদুৱাৰত 1000 কোটি টকীয়া গেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যখনত নিৰ্বাচনী ৰণদংক বজোৱাৰ বাতৰি বাংলাৰ মাটিৰ চিৎকাৰ আৰু লাগবিনা নিৰ্মম চৰকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে প্ৰধানমন্ত্ৰী আলিপুৰদুৱাৰত অপাৰেচন সিন্ধুৰ অন্ত পৰা নাই বুলি কৰা মন্তব্যৰ জেৰেটানি এটা বাতৰি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকত 3 জুনৰ ভিতৰত তৃতীয় পৰ্যায়ৰ অৰুণোদয়ৰ ডিজিটেলাইজেচন সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ বাতৰিক নিয়মীয় বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পূৰ্বে আজি দিনৰ 12 বজাত সাংসদ গৌৰৱ গগৈ, ৰাহুল গান্ধী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বৈঠকত মিলিত হ'ব বুলি এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে ৰাজ্য স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত বাস কৰা খিলঞ্জীয়া লোকসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ বাতৰি অস্ত্ৰৰ অনুজ্ঞা আঁচুৰ সমৰ্থন বিৰোধীৰ ধিক্কাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে সাংসদ গৌৰৱ গগৈক নেতৃত্ব প্ৰদানৰ পাছতেই কংগ্ৰেছৰ অভ্যন্তৰত ক্ষোভ অসন্তুষ্টি সৃষ্টি হোৱা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। বিশ্বৰ বতৰ বিজ্ঞান সংস্থাই দিয়া সতৰ্কবাণী সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে জলবায়ু পৰিৱৰ্তন, ভাৰতত বৃদ্ধি পাব গ্ৰীষ্ম প্ৰবাহৰ দিন, নতুন অঞ্চলকো সামৰি ল'ব শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে 2 জুনত গুৱাহাটীত অসম আৰু মেঘালয়ৰ মাজত হ'বলগীয়া মুখ্যমন্ত্ৰী পৰ্যায়ৰ পৰৱৰ্তী আলোচনাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি জাৰি কৰা সতৰ্কবাণী সন্দৰ্ভত ৰেড এণ্ড অৰেঞ্জ এলাৰ্ট ছাউণ্ডেড ফৰ আছাম শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীৰ কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলেশ চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্ধুৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথা প্ৰকাশ কৰিব। এই অনুষ্ঠানটি আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ 101.6 MHz, অল ইণ্ডিয়া ৰেডিঅ' এপৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ GHY.RNewt আৰু ইউটিউব চেনেল @AirNews গুৱাহাটীত লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাব। মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত ৰেচন কাৰ্ডক আয়ৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। অসম মেঘালয়ৰ বিবদমান ভূমি সমস্যা নিষ্পত্তিৰ বাবে 2 জুনত গুৱাহাটীত মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়লানি বৈঠক। ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত। মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ বাবে মেধাৱী শিক্ষাৰ্থীসকলৰ পৰা আবেদন আহ্বান। আৰু পাঞ্জাব কিংছক পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছত জিলাৰ ৰেৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।